नमो भगवते वासुदेवाय। श्रीमद्भागवत एकादश स्कंध चतुर्थ अध्याय। निमि उवाच बोलंती निमि पुण्य देहा जगमोहिनी विष्णु माया की रूपे संसार प्रचरे प्राणिता के मन्ते निस्तरे ताहा जानिबा मोर इच्छा कहि पुराओ मनोवांछा। गोविंद कथा सुधा पान सुनी संतोष नोहे मन। विष्णु माया रे मुहि भ्रमी जन्म मरण पथ श्रमी। से तापे तापी तमो देह अमृत पान मोते दियो। हरि कथने मोते रख ता सुनी बोले अंतरिक्ष। हरि हरि बोल। अंतरिक्ष उवाच सुण राजन शुद्ध चेता ए विष्णु मायार व्यवस्था के जानी पारे ता संसारे। सुण कहिबा किछि तोरे अनादि पुरुष अनंत जे मन्ते सर्जिले जगत। निर्लेप प्रभु भगवान मायार परम कारण संसार क्रीड़ा इच्छा करी भावे ईश्वर रूप धरी। ईश्वर तेजे अंतराल तक्षणे उपजिला काल काल शरीर आत्मा जात से नोहे विष्णु मायाग्रस्त। आत्मा समीपे आश्रा करी जीव उपजे माया धरी से जीव ईश्वर आयत। त्रिगुण मायारे जंत्रित से माया जीवे देह थाई प्रकृति रूपे संभवई। से माया पुण महदादी जगत कारण प्रसिद्धि। से माया जीव कुओ नाई ईश्वर बसे क्षोभ पाई। जेसने जल बिंब जले रूप प्रकाशे वायु बले। से रूपे विराट पुरुष ईश्वर मायारे प्रवेश। ताहार मध्य आत्मा रूपे जीव भ्रमई माया कल्पे। जीव विषय भोग अर्थे नाना प्रपंच ए जगते। जे उच्च नीच देह धारी ए पंच महाभूते करी सृष्टि करई भगवान। से माया प्रकाशे प्रधान जीवर भोग भोग पाई दश इंद्रिय मन होई प्रवेश करे तार मध्ये। विविध विषयंक सधे बसई जीवर समीपे। निर्लेप निरंजन रूपे जीवकु भुंजाई भुंजई अंतरे साक्षी रूपे थाई। जीव मनई मोर देह तेणु पसई माया मोह। करे कराए सर्वकर्म जे वेद विधि निज धर्म। संग नुहई कर्म फले नलिनी दल जेन्हे जले। जीव ईश्वर बस होई इंद्रिय अर्थे भोग पाई। देहरे करे अहंकार बोलई सर्व कर्म मोर। एणु से कर्मर अधीने पड़ई ईश्वर बंधने। बोलई करू अछि मुहि मोतहु कर्ता भिन्न नाही। देह बंधने होई भ्रम করই নানা মতে কর্ম ভববন্ধনে হি মতে ভ্রমই দুঃখ সুখ পথে দেহ বিযোগে কর্ম ঘেনি জন্ম লভই নানা জনি অশেষ দেহে কর্ম ভুঞ্জে দুর্গম দুঃখ সুখ বুঝে যাবত মায়া নোহে হত তাবত সুখ দুঃখে গ্রস্ত ভব সংকটে এহি মতে ভ্রমই দুঃখ সুখ পথে এ বিষ্ণু মায়ার বিধান শুণ হে বিদেহ রাজন যে নিরাকার আদি কন্দ নির্গুণ নিত্য সুখানন্দ অনাদি নিধন সে হরি সৃষ্টি প্রলয় অধিকারী এ সৃষ্টি তার দেহ গতে প্রবেশ হেবা যেবে চিন্তে প্রলয় কালে তেজ রাশি বেগে ব্রহ্মাণ্ড মধ্যে পশি সত্যে বরস দেব মতে জল নবর সে জগতে দ্বাদশ সূর্য শূন্য রহে তিনি ভুবন তেজে দহে অনন্ত মুখু অগ্নিজাত দহই পাতাল সমস্ত দহন অন্তে মেঘমালে মিশন্তি গগন মণ্ডলে সম্বর্ত নাম সে বহন্তি সত্যে বরস বরসন্তি ধারা বরসে ঘোর বায়ে প্রমাণ হস্তি শুণ্ঢ প্রায়ে জল বহুলে সৃষ্টি নাশ তা দেখি বিরাট পুরুষ তৎক্ষণে তেজি ত্রিভুবন ব্রহ্ম শরীরে হোয়েলিন ভূত বিকারে পঞ্চগুণ ত্রিগুণ অহংকার পুণ মহত্ত দেহে বিশ্রাময়ী প্রলয়ন পারই সহি সে পুণি মায়া অবসানে প্রকৃতি তহি হোয়েলিনে প্রকৃতি প্রলয়র ত্রাসে মিলে পরম আত্মা পাশে এ মায়া জগত মোহিনী খেলই জীব আত্মা ঘেনি এ বিষ্ণু মায়ার কারণ সৃষ্টি পালন সহরণ এমন্ত অন্তরিক্ষ বাণী জনক বলে তাহা শুনি হরিহরি বল রাজা উবাচ দুর্বোধ ঈশ্বরর মায়া মূঢ়কে মন্তে জানে তাহা সে মায়া নিস্তরিকে মন্তে উপায় থিলে কহ মোতে প্রবুদ্ধ বাচ প্রবুদ্ধ বলে শুণ রায় কহিবা তহির উপায় দুঃখ বিনাশী সুখ পাই অখণ্ড ভোগ ভুঞ্জিবই এমন্ত চিন্তি গৃহ বাসে কর্ম করই ফল আসে কামিনী সঙ্গে করে ভাব কেবল দুঃখ মাত্র লাভ মরণ পথ হেতু ধন তার অর্জনে নিত্য মন অনেক দুঃখে তা সঞ্চয়ী নিশি দিবসে মন দেই নিরতে হৃদয় নির্দয় এণুটি ধন দুঃখময় দুঃখে সঞ্চিত যেতে ধন সে নোহে সুখে প্রয়োজন পশুত নয় দ্বারা দাস এ সর্ব বিজুড়ি প্রকাশ এহাঙ্ক স্নেহে বন্দী হই পোষই দুঃখ ভার বহি সে পুণি জানতি যে যা পথে শোক সন্তাপ দেই চিত্তে এহাঙ্ক সঙ্গ ফল এহি এ ভাব মূঢ় ন জানই উভয় লোক করে নাশ এহি কারণে গৃহবাস ভুঞ্জই নিজ কর্ম ফল সে পুণি নুহই নিশ্চল গৃহীষ্ব ভবে পুণ্য করি স্বর্গে বসই দেহ ধরি ক্রমে সে ভোগ ক্ষীণ হই কর্ম সরিলে ভোগ কাহিঁ পুণি পড়ই ঘোর তমে গত আগত পথ শ্রমে একথা বুঝি গুরুপাদে আশ্রে করিব প্রমাদে উত্তম গুরু আশ্রে করি তাঙ্ক বচন শিরে ধরি যে গুরু জানে বেদ তত্ত্ব নির্গুণ আত্ম জ্ঞানে রত স समदर्शी निष्ठापर तपकषण सहे धीर निरते थाई परहिते ईश्वर माया जानी चित्ते हेमंत गुरु पाद भजी हिंसा कपट दूरे तेजी सेवा करीब दृढ़ चित्ते जे गुरु शिष्य भाव मते एणे प्रसन्न नारायण करंती आत्म ज्ञान दान प्रथमे विषय असंगी प्रेम पुलक तनु भंगी मन नथिब अन्य संगे चित्त निवेशी गुरु अंगे साधु संगते थिब नित्ये जंतुंकु दया हृदगते निरते प्रेम मित्र भाव ए आदि जत निसाधिब हरिहरि बोल शौच तप दया गुण मौन वेद अध्ययन अहिंसा सुख दुखे सम जे ब्रह्मचर्य आदि कर्म ए आदि धर्म मान जेते शिक्षा करिब जथोचिते जगत विष्णु भावे चाही उदास मते देह बही निर्लेपे सर्वसंगे थीब स्वभाव कर्म ही करीब गृह आरंभी गृही मेले न पशी रहीब निरोले कर्मे ईश्वर जहा देव संतोषे उदर पोषीब परम शास्त्र भागवत अभ्यास करुथिब नित्य अन्य शास्त्रर गुण दोष मुखे न करीब प्रकाश मन वचन जेणे दमी से शास्त्रे हेउथिब श्रमी सत्य कहिब नित्य तुंडे केबे हे नथिब पासांडे कृष्णर जन्म कर्म गुण निरते पठन श्रवण देह स्वभावे करी कर्म वेद वचने कूल धर्म सकल कृष्णे समर्पिब निष्काम चित्ते नित्ये थिब स्वधर्म तप जप दान जे आत्म प्रिय वस्तु मान जे दारा सुत गृह प्राण कृष्णे करिब समर्पण सर्वसंपद कृष्णे देई उदास मते देह बही जत्न करिब दृढ़ चित्ते कृष्ण संतोष भाव मते गुरु वचन शिरे धरी सुसाधु संथ सेवा करी सेविब जंगम स्थावरे पुणि महात्मा साधन रे कृष्णर कथा अन्य अन्य निरते श्रवण कीर्तने सेवा करिब विष्णु जने पवित्र विनय वचने कृष्ण चरित साधु जने स्मरण श्रवण प्रसन्ने निर्मल कृष्णर चरित जे नामे जगत पवित्र आनंदे दुख छाड़ी मने गोष्ठी करिब विष्णु जने दिन बंचिब भक्ति सधे विष्णु भक्त जन मधे कंठ कुंठित जड़मती पुलक देह रोम पंती चित्ते गोविंद नाम स्मरे रोदन करे उच्च स्वरे क्षणे हसई क्षणे नाचे घोर गर्जन करे उच्चे क्षण के गाए गुण गाथा कहई अलौकिक कथा क्षण के कृष्ण गुण गुणी चक्षु बुजई होई तुनी ए भागवत धर्म दीक्षा गुरु वचने पाई शिक्षा निश्चल चित्ते कृष्ण पादे भक्ति लभे अप्रमादे से नारायण परायण एमंते अविद्या हरण ए भावे शुणी कृष्ण रस राजन होई मने तोष आनंदे सिरे कर दे बोलई मुनि गण चाही राजा उवाच अनादि प्रभु नारायण संसार परम कारण एक अनेक रूप धरी संसारे खेले न रहरी तुम्हें जे मोते दया बह से नारायण रूप कह देखिरा जार साधुपण पिपलायन बोले सुण पिपलायन वाच से नारायण वर्ण चिन्ह के मुखे कही ते भाजन जामाया संसार कारण सृष्टि पालन सहरण स्वयं अहेतु जे बोलाई से नारायण जान तुहि स्वप्न जाग्रत सुसुप्ति रे कियो बा समाधि काल रे बाह्य अंतरे जे अछई ताहाकु ब्रह्म बोली कही देह इंद्रिय पंच प्राण जे अबा अंतर कारण जहार आश्रय जीअंती जेने विषय संचरंती तांकु परम आत्मा जानी अपरे सुन रूपमणि ब्रह्मांड कोटि कोटि मात्रे घटन करे निज गात्रे भूत भविष्य वर्तमाने जहार शक्ति अनुमाने संपूर्ण सर्व जीवे बसे कहारी संगे से न मिसे मन वचन जार देहे पशी न पारंती उपाए नयन जहा न देखई इंद्रिय गणे भेद काही जीवर मन बुद्धि प्राण जहार तहु हंती जान से काहू पारिबता चिंती अनेक दूरे से रहंती अग्नि कणिका वायु बले जेने उड़ंती अंतराले पवने दश दिगे जानती पुणी अनले नमिसंती कोटि ब्रह्मांड एही मते जहार देहु हंती नित्ते हेमंत महिमा जहार ताकू के करी बगोचर सबद ब्रह्म थाई दूरे से पुणी वेद अनुसारे नाना प्रपंच ए जगते विधि निषेध बेनी पथे जगत भ्रमाई भ्रमई से ताकू तत्वे न जानई प्रथमे एक ब्रह्म थिला द्वितीय प्रकृति होइला प्रकृति तहु सूत्र जात ताहाकु बोली महतत्व ताहार तहु अहंकार जे जीव आत्मार आधार तार समीपे जीव जात से जीव कर्मर आयत इंद्रिय अर्थ देवगण फले ए सर्वनारायण तुजेबे बोलू ब्रह्म एक से पुणी प्रकाशे अनेक एकई आत्मा नर हरि मायारे नाना शक्ति धरी खेलई नाना रूप धरी तूल सूक्ष्मरे मोद भरी क्रीड़ार अंते सर्वनाशे कि रूपे रहे अवशेषे किंपानु हई ब्रह्म बध आगमे निगमे प्रसिद्ध एमंत करु जेबे मने शुण कहिबा सावधाने नित्य निर्गुण नारायण से नोहे आदि अवसान जहार क्षय वृद्धि नाही अल्प बहुत नुहई जे नित्य एक रूपे थाई आधि उपाधि जारो नाही नित्य आनंद मोई साक्षी जहा कुचिते मात्र लखी मनर कल्पना जगत एणु से दिशे नाना मत कीट पतंग तरु तृणे बसई शरीर प्रमाणे समे बसई सर्वदेहे तूल नयने भेद नोहे ए रूपे ब्रह्म परिमाणी जहा नयने देखि सुनी मन गोचरे करी जेते सत्य नुहंती ए समस्ते एणु ए आत्मा निर्विकार उपाधि गुणे से विकार आधि उपाधि जेबे जाई से नित्य एक रूप होई नित्य आनंदमय साक्षी सुसुप्ति बोधे मात्र लक्षी एमंत रूप नारायण তুও বা বিচারু এসন পুণ সংসার কিম্পা হই মায়া সংস্কার যেণু থাই সে মায়া নাশ যাই জেনে শুণ কহিবা এক মনে সে নারায়ণ পদ্মপাদ হরই বিষয় বিষাদ সকল ছাড়ি সে চরণ যে ভজে একত্ব করিণ সে পাদ যারে দয়া করে ভক্তি জন্মই তা হৃদরে ঘোর কলুষ হেলে নাশে নির্মল হৃদয় প্রকাশে দর্পণে রবিবিম্ব জেনে ব্রহ্ম প্রকাশ তার মনে হেমন্ত রূপ নারায়ণ তু এবে শুদ্ধ মনে শুণ নারদ বাচ শুণ যাদব চূড়ামণি একথা শুদ্ধ মনে শুণি নরকু তরি যান্তি নর হৃদে সানন্দ নৃপ বর জনক শোক গদ গদে মন সানন্দে ঋষি পাদে বলই শিরে দেই কর কোমল বচন গভীর রাজা বাচ ভমুনি কহ কর্ম যোগ জেনে খণ্ডই ভব রোগ যে কর্ম সর্ব কর্ম নাশে পরম ব্রহ্ম পরকাশে জীবনী স্তরে যাহা করি অন্তে লভই নর হরি সে যোগ কহ মুনিগণ নমই তুম্ভর চরণ একথা পিতাঙ্কু মু পূর্বে স্নেহে পুচ্ছিলি পুত্র ভাবে সে মোতে ন দেলে উত্তর এবে সুদয়া তুম্ভে কর আবির হস্ত্র তাহা শুনি বলন্তি শুণ নৃপমণি আবিহস্ত্র উবাচ যে কর্ম অকর্ম বিকর্ম এ তিনি কহন্তি নিগম ঈশ্বর বাক্য তিনি বেদ ব্রহ্মা শঙ্কর নহে ভেদ এনে মোহিত সর্বজন ন বুঝিবে দর বচন পরোক্ষ ধর্ম বেদ কহে পুত্র কু জেনে বাপ মায়ে ঔষধ কটু তিক্ত আনি কহন্তি নানা চাটু বাণী মধুর বস্তু থই তড়ে লোভে ভুঞ্জান্তি তাকু বড়ে সে জেনে হরে তার রোগ আনন্দে করে সুখ ভোগ বেদ বচন এই মতে করান্তি কর্ম মোক্ষ অর্থে কহন্তি নানা মতে বাণী কর্মর ফল পরিমাণি যে ফল লোভে করে কর্ম কর্মে তা হুয়ে মতি ভ্রম হরিহরি বল ইহাকু কর্ম বলি জান যে ধর্ম নিগম প্রমাণ অজিতন্দ্রিয় যেউঁ প্রাণী সে ন করই বেদ বাণী করন্তি মূর্খঙ্কর রীতি বিকর্মে জন্ম মৃত্যু পান্তি ইহা বিকর্ম বলি জানি অকর্ম শুণ নৃপমণি নানা প্রকার ধর্ম শুনি বেদ বচন ন প্রমাণী ভেদ করন্তি বেদ পথে পাষাণ্ড গুরু বাক্য মতে নিন্দন্তি বেদ বাক্য নিতে পাষাণ্ড বাদ অনুমতে উভয় লোক তাঙ্ক নাহি নিরাশে থান্তি দুঃখ সহি অকর্ম মত এ বিচার এবে হো শুণ নৃপবর যে ধর্ম কহে বেদ মতে আনন্দে ধরি তাহা চিত্তে কর্ম সম্পাদি কর্ম ফল যেভাবে হৃদয় নির্মল সে ফল কৃষ্ণ পাদে দেই চিত্তে ভক্তি ভাব বহি তাহাঙ্কু বলি মহামতি দুর্লভ মুক্তি সে লভন্তি এবে ঈশ্বরর বাণী ব্রহ্মা বচনে পরিমাণী বেদে ধরন্তি শ্রুতি ফল সে আদি ধর্ম বৃক্ষ মূল এণু এ বেদ মার্গে তরি এ জ্ঞানে বিষ্ণু আশ্রে করি গুরু ভকতি পরিমাণে বিষ্ণু ভকতি তীক্ষ্ণ বাণে এণে যে মায়া জাল ছেদি চিত্তু সংশয় গ্রন্থি ভেদি নির্ভয়ে সংসারে ভ্রমন্তি বিষ্ণু মায়ারু সে তরন্তি এবে হো শুণ নরনাথ ভক্তি লক্ষণ পরমার্থ হরি হরি বল গুরু বচন ধরি শিরে ঈশ্বর রূপ অনুসারে প্রতিমা করি না নামতে যে বিধি বিধান উকতে দারুপাষাণ ধাতুময়ী লেপলে খন যেতে হই এ আদি দীক্ষা অনুমানে আগম নিগম বিধানে এমন্ত প্রতিমা করাই উত্তম শুভস্থানে থই নির্মল জল নদী কূলে নিরুপদ্রব ভূমি স্থলে নির্মল কল্পিত আসনে স্থাপিব শিব শুদ্ধ মনে নিশ্চল করি নিজাসন কুশপীঠক বস্ত্র চর্ম এ আদি নিগম বচনে যেবা মিলিব বর্তমানে প্রথমে পবন নিরোধি যে বিধি মতে ভূত শুদ্ধি পঞ্চাশ বর্ণে দেহ ন্যাস শ্রী গুরু বচনে প্রকাশ বাম পারু সে গুরু ধ্যায়ী দক্ষিণে আচার্য বসাই পূর্বে দুর্গাঙ্কু নমস্কার গঙ্গা যমুনা গণেশ্বর এহাঙ্কু নমস্কার মাথে দুর্বা অক্ষত ঘেনি হস্তে করিব দশ দিগ রক্ষা দিগবন্ধন মন্ত্র দীক্ষা পূজার উপহার ভাবে যেবা মিলিব যথা লাভে প্রণবে অর্ঘ্য জল ভরি সংখ্যে অক্ষত পুষ্প ভরি অঙ্গমে দিনী দ্রব্যমান সে জলে করিব প্রক্ষণ আধার শক্তি আদি ধ্যানে পূজিব নিশ্চল আসনে হৃদয় পদ্ম অধিষ্ঠানে পুষ্পে পূজিব মন্ত্র ধ্যানে ধর্মাদি চতুর চরণে পূজিব পারিষদ গণে মধ্যে কমল দল যেতে কর্ণিকা কেশর সহিতে স্বতন্ত্রে রবি সোমানল পূজিব তৃতীয় মণ্ডল সত্ত্বাদি গুণে ন্যাস করি ভাবে পূজিব আত্মাচারী চতুর আত্মা শক্তি নব পূর্বাদি দিগে তা পূজিব কেশরে মূল মন্ত্র স্মরি ধ্যানে পূজিব মুদ্রা ধরি প্রতিমা দেহে নিজ অঙ্গে ন্যাস করিব মন্ত্র ভাগে হৃদয়ে মন্ত্র ন্যাস করি ধ্যানে নিরূপী নর হরি পাদার্ঘ্য আচমন আদি স্নান ভূষণ বাস বিধি ধূপ দীপ পুষ্প চন্দন ভোজন দ্রব্য সমর্পণ অঙ্গ উপাঙ্গ আদি যেতে পূজিব পারিষদ মতে বস্ত্রভূষণ আদি যেতে মন্ত্রে সমর্পি শুদ্ধ চিত্তে এমন্তে পূজি নরহরি প্রণাম দণ্ডবত করি কৃষ্ণঙ্কু ঈশ্বর প্রত্যক্ষে মণি নমিব পুনঃ ଅଛେ ଧ୍ୟାନେ କୃଷ୍ଣଙ୍କୁ ଶିରେ ଧରି ମନ୍ତ୍ରେ ହୃଦୟ ପଦ୍ମେ ଭରି ଏମନ୍ତେ ନିତ୍ୟ ପୂଜା କରି ଶେଷ ନିର୍ମାଲ୍ୟ ଶିରେ ଧରି ପ୍ରତିମା ନ ପାରିବ ଯେବେ ଶୁଣ କହିବା ପୂଜା ଭାବେ ସୂର୍ଯ୍ୟ ଅନଳ କିବା ଜଳେ ଅଥବା ହୃଦୟ କମଳେ ଯେବେ ନ ପାରି ଏତେ ମତ ଗୃହେ ଯେ ଅତିଥି ଆଗତ ତାହାଙ୍କୁ ବିଷ୍ଣୁ ଭାବେ ମଣି ପୂଜିବ ଦେଇ ଅନ୍ନ ପାଣି ହେମନ୍ତେ ବିଷ୍ଣୁ ପୂଜା କରି ଏ ଭବ ଜଳୁ ଜାନ୍ତି ତରି କୃଷ୍ଣର ଭାବେ ଦୃଢ଼ ବୁଦ୍ଧି କରିଲ ଭନ୍ତି ସର୍ବସିଦ୍ଧି ଏ ଭାବେ ଈଶ୍ୱରର ବାଣୀ ଯେ ଏହା ଏକାଦଶେ ଶୁଣି କୃଷ୍ଣେ କରନ୍ତି ଦୃଢ଼ ଚିତ୍ତ ନୁହନ୍ତି ମାୟାରେ ମୋହିତ ଖଣ୍ଡଇ ଭବ ଭୟ ତ୍ରାସ କହଇ ଜଗନ୍ନାଥ ଦାସ ନିର୍ମଳ ଭାଗବତ ବାଣୀ ଶୁଣି ସଂସାରୁ ତର ପ୍ରାଣୀ ଭାବେ ନିର୍ମଳ ଭାଗବତ ବାଣୀ ଭାବେ ଶୁଣି ସଂସାରୁ ତର ପ୍ରାଣୀ ହରି ହରି ବୋଲ ଇତି ଶ୍ରୀମଦ୍ ଭାଗବତେ ମହାପୁରାଣେ ପାରମହଂସ୍ୟାଂ ସଂହିତାୟାଂ ଏକାଦଶ ସ୍କନ୍ଦେ କର୍ମ ଯୋଗ କଥନେ ପୂଜା ବିଧି ବର୍ଣ୍ଣନଂ ନାମ ଚତୁର୍ଥ ଅଧ୍ୟାୟ।